লোকে লিখা শুভবাৰ্তা চাৰি অধ্যায়। শয়তানৰ দ্বাৰা যীশু পৰীক্ষিত হোৱা। ইয়াৰ পাছত যীশু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ জৰ্দন নদীৰ পৰা ওলটি আহিল আৰু আত্মাৰ দ্বাৰা পৰিচালিত হৈ মৰুপ্ৰান্তলৈ গ'ল। তাত 40 দিন ধৰি শয়তানে তেওঁক প্ৰলোভনত পেলাব বিচাৰিলে। এই 40 দিন যীশুৱে একোকে নাখালে। সেয়ে এই সময় পাৰ হোৱাৰ পাছত তেওঁক ভোক লাগিল। এতিয়া শয়তানে যীশুক ক'লে, আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয় তেনেহ'লে শিলবোৰ পিঠা হ'বলৈ দিয়ক। যীশুৱে তাক উত্তৰ দিলে, শাস্ত্ৰত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে। তাৰ পাছত শয়তানে যীশুক এক ওখ ঠাইলৈ লৈ গ'ল আৰু মুহূৰ্ততে জগতৰ সকলো ৰাজ্য তেওঁক দেখুৱালে। শয়তানে তেওঁক ক'লে, এই সকলো ৰাজ্যৰ ক্ষমতা আৰু এইবোৰৰ ঐশ্বৰ্য মই আপোনাক দিম, কাৰণ এই সকলো মোক দিয়া হৈছে আৰু মই যিজনকে ইচ্ছা কৰোঁ তেওঁকে এইবোৰ দিব পাৰোঁ। এই হেতুকে আপুনি যদি মোৰ আগত প্ৰণিপাত কৰি মোৰ আৰাধনা কৰে তেনেহ'লে এই সকলো আপোনাৰে হ'ব। তেতিয়া যীশুৱে উত্তৰ দি তাক ক'লে, শাস্ত্ৰত লিখা আছে, তুমি কেৱল তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰিবা আৰু তেওঁৰে কেৱল সেৱা কৰিবা। তাৰ পাছত শয়তানে যীশুক জেৰুচালেমলৈ লৈ গ'ল আৰু মন্দিৰৰ উচ্চ চূড়াৰ ওপৰত থিয় কৰাই ক'লে, আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয় তেনেহ'লে ইয়াৰ পৰা তললৈ নিজক পেলাই দিয়ক, কিয়নো শাস্ত্ৰত এনেদৰে লিখা আছে, তোমাক ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দূতসকলক তোমাৰ অৰ্থে আজ্ঞা দিব আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এইকাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব। তেতিয়া যীশুৱে উত্তৰ দি ক'লে, তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এনেকৈও লিখা আছে। এইদৰে শয়তানে যীশুক পৰীক্ষা কৰাৰ পাছত আন সময়ত সুযোগ পোৱাৰ অপেক্ষাৰে যীশুক এৰি থৈ আঁতৰি গ'ল। যীশুৰ শিক্ষা আৰু নিজ নগৰত অগ্ৰাহ্য হোৱা। তাৰ পাছত যীশু আত্মাৰ শক্তিৰে গালিল প্ৰদেশলৈ উলটি গ'ল আৰু এই সংবাদ সেই অঞ্চলৰ চাৰিওদিশে বিয়পি পৰিল। তেওঁলোকৰ নামঘৰবোৰত শিক্ষা দিব ধৰিলে আৰু সকলোৱে তেওঁৰ প্ৰশংসা কৰিলে। এদিন যীশু নাচৰতলৈ গ'ল। সেই ঠাইতে তেওঁ ডাঙৰ দীঘল হৈছিল। তেওঁ নিজৰ নিয়ম অনুসাৰে বিশ্ৰামবাৰে নামঘৰত সোমাই শাস্ত্ৰপাঠ কৰিবলৈ থিয় হ'ল। তেওঁৰ হাতত ভাৱবাদী বিষয়াই লিখা পুস্তকখন দিয়া হ'ল। তেওঁ সেই পুস্তক মেলোতে এই অংশটো পালে য'ত লিখা আছে, প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰসকলৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ তেওঁ মোক অভিযুক্ত কৰিলে। তেওঁ মোক বন্দিয়াৰসকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰাই দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে, চেপা খোৱাসকলক মুকলি কৰিবলৈ পঠালে, ইয়াৰ উপৰি প্ৰভুৰ গ্ৰাহ্য বছৰ ঘোষণা কৰিবলৈ মোক পঠালে। পাছত যীশুৱে পুস্তকখন জপাই পৰিচাৰকৰ হাতত দিলে আৰু তেওঁ বহিল। সেই সময়ত নামঘৰৰ উপস্থিত থকা লোকসকলৰ দৃষ্টি তেওঁৰ ওপৰত আছিল। এতিয়া তেওঁলোকক ক'বলৈ ধৰিলে, ধৰ্মশাস্ত্ৰৰ এই যি বচন আপোনালোকে শুনিলে সেয়া আজি পূৰ্ণ হ'ল। তেওঁ কোৱা কথাৰ পক্ষে সকলোৱে সাক্ষ্য দিলে আৰু তেওঁৰ মুখৰ পৰা ওলোৱা অনুগ্ৰহৰ কথাত বিস্মিত হ'ল। তেওঁলোকে ক'লে, এওঁ যোচেফৰ পুতেক নহয় জানো? যীশুৱে তেওঁলোকক ক'লে, অৱশ্যে আপোনালোকে প্ৰচলিত এই দুষ্টন্তটো মোক ক'ব, বেজ আগেয়ে নিজকে সুস্থ কৰা। কফৰনাহমত তুমি যি যি কাৰ্য কৰিছা বুলি আমি শুনিছোঁ, সেই সকলো ইয়াত নিজৰ গাঁৱতো কৰা। তেওঁ পুনৰ ক'লে, মই সঠিকভাৱে আপোনালোকক কওঁ, কোনো ভাৱবাদী তেওঁ নিজৰ গাঁৱত গ্ৰাহ্য নহয়। মই সত্যতাৰে আপোনালোকক কওঁ যে এলিয়াৰ দিনত যেতিয়া 3.5 বছৰ ধৰি বৰষুণ নোহোৱাকৈ আকাশ বন্ধ আছিল আৰু গোটেই দেশত বৰ আকাল হৈছিল, সেই সময়ত ইজৰাইল দেশত অনেক বিধৱা আছিল, কিন্তু তেওঁলোকৰ কোনো এজনীৰ ওচৰলৈকে এলিয়াক পঠোৱা হোৱা নাছিল। কেৱল চিডুন এলেকাৰ 4 ফুটত বাস কৰা অনাইহুদী বিধৱা এগৰাকীৰ কাষলৈহে পঠোৱা হৈছিল। পুনৰ ইলিছা ভাওবাদীৰ দিনত ইজৰাইলৰ মাজত অনেক কুষ্ঠ ৰোগী আছিল, কিন্তু তেওঁলোকৰ কোনো এজনকে সুস্থ কৰা হোৱা নাছিল। কেৱল চিৰিয়া দেশৰ নামনকহে সুস্থ কৰি সূচী কৰা হৈছিল। এইবোৰ কথা শুনি নামঘৰৰ লোকসকল খঙত জ্বলি পকি উঠিল। তেওঁলোকে উঠি যীশুক বলেৰে নগৰৰ বাহিৰলৈ গ'ল আৰু তেওঁলোকে পাহাৰৰ চূড়াৰ পৰা তেওঁ ঠেলি তললৈ পেলাই দিয়াৰ মনোভাৱেৰে তেওঁলোকৰ নগৰখন যি পাহাৰৰ ওপৰত আছিল সেই পাহাৰখন শেষ প্ৰান্তলৈকে তেওঁক লৈ গ'ল। কিন্তু তেওঁ সেই লোকসকলৰ মাজেদিয়ে ওলাই আহিল আৰু তেওঁৰ পথত গুচি গ'ল। কফৰনাহমত যীশুৱে বিশ্ৰামবাৰে উপদেশ দিয়া আৰু অনেকক সুস্থ কৰা। তাৰ পাছত যীশু গালিল প্ৰদেশৰ কফৰনাহম চহৰলৈ গ'ল। তাত এদিন বিশ্ৰামবাৰে তেওঁ লোকসকলক নামঘৰৰ উপদেশ দি আছিল। তেওঁৰ উপদেশত তেওঁলোকে বিস্ময় মানিলে, কিয়নো তেওঁ ক্ষমতাৰে সৈতে শিক্ষা দিছিল। নামঘৰত সেইদিনা অহুচী আত্মাৰ ভূতে পোৱা এজন মানুহ আছিল। তেওঁ বৰ মাতেৰে চিঞৰি কৈছিল, হে নাচৰতীয়া যীশু, আপোনাৰ লগত আমাৰ কি প্ৰয়োজন? আপুনি আমাক ধ্বংস কৰিবলৈ আহিছে নেকি? মই জানো আপুনি কোন, আপুনি ঈশ্বৰৰ পবিত্ৰজন, যীশুৱে তাক দবিয়াই ক'লে, মনে মনে থাক আৰু তাৰ পৰা বাহিৰ ওলা। তেতিয়া সেই ভূতৰ আত্মাই মানুহজনক সকলোৰে মাজতে আচৰি পেলালে আৰু তেওঁৰ একো ক্ষতি নকৰাকৈ তেওঁৰ ভিতৰৰ পৰা বাহিৰ ওলাই গ'ল। ইয়াকে দেখি সকলোৱে অবাক হৈ নিজৰ মাজতে কোৱাকুৱি কৰিবলৈ ধৰিলে, ই কেনেকুৱা কথা! ক্ষমতা আৰু পৰাক্ৰমেৰে এওঁ দেখোন অহুচি আত্মাবোৰকো আজ্ঞা দিয়ে আৰু সিহঁত বাহিৰ ওলাই যায়। পাছত তেওঁৰ বিষয়ে সকলো কথা সেই অঞ্চলৰ চাৰিওফালে থকা সকলো ঠাইতে বিয়পি গ'ল। যীশু নাম ঘৰৰ পৰা ওলাই চিমিউনৰ ঘৰলৈ গ'ল। তাতে চিমিউনৰ শাহুৱেক ভীষণ জ্বৰত কষ্ট পাই আছিল। তেওঁক সুস্থ কৰিবৰ কাৰণে তেওঁলোকে যীশুক অনুৰোধ কৰিলে। তেতিয়া যীশুৱে চিমিউনৰ শাহুৱেকৰ ওচৰত থিয় হৈ জ্বৰক দবিয়ালে। তেতিয়া তেওঁৰ পৰা জ্বৰ এৰিলে আৰু তেওঁ উঠি তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিব ধৰিলে। সূৰ্য অস্ত যোৱাৰ সময়ত লোকসকলে নানা ধৰণৰ ৰোগত আক্ৰান্ত সকলো ৰোগীকে যীশুৰ ওচৰলৈ লৈ আনিলে। তেওঁলোকৰ প্ৰত্যেকৰে ওপৰত হাত ৰাখি সুস্থ কৰিলে। তেওঁলোকৰ মাজৰ অনেকৰ পৰা ভূতবোৰ ওলাই আহিল। সিহঁতে আতাশ পাৰি ক'বলৈ ধৰিলে, আপুনি ঈশ্বৰৰ পুত্ৰ। কিন্তু তেওঁ সিহঁতক দবিয়াই মুখ বন্ধ কৰি দিলে, কাৰণ সিহঁতে জানিছিল যে তেওঁই খ্ৰীষ্ট। যেতিয়া ৰাতিপুৱা হ'ল, যীশু ওলাই আহি এক নিৰ্জন ঠাইলৈ গ'ল। তাতে জনতাৰ এটা বিষদ দলে তেওঁক বিচাৰি আহি তেওঁ ওচৰ পালে আৰু তেওঁলোকৰ ওচৰৰ পৰা তেওঁ আঁতৰি নাযাবৰ বাবে তেওঁক ধৰি ৰাখিবলৈ চেষ্টা কৰিলে। কিন্তু তেওঁলোকক ক'লে, মই আন নগৰটো ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবাৰ্তা ঘোষণা কৰিব লাগে, কাৰণ এইবাবে মোক পঠোৱা হৈছে। তাৰ পাছত তেওঁ সমগ্ৰ যিহুদা ৰাজ্যৰ নামঘৰবোৰৰ প্ৰচাৰ কৰি ফুৰিলে।